এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে অৰুণাচল প্ৰদেশ, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু দিল্লীতো ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা অনুসৰি আদৰ্শ বিদ্যালয়সমূহত সংগীতৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিকৰণৰ আঁচনিৰ শুভাৰম্ভ। দেশৰ 65গৰাকী উপৰাষ্ট্ৰপতি পদৰ বাছনিৰ বাবে আজি নিৰ্বাচন। বিটিচি নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ অব্যাহত আৰু আবুধাবিত আজি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আফগানিস্তান হংকঙৰ মুখামুখি। খানাপাৰাত অহা 13 ছেপ্টেম্বৰত হ'বলগীয়া ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চৰকাৰী বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ উপলক্ষে শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। লোকসেৱা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰসকলৰ সৈতেও মুখ্যমন্ত্ৰীয়ে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বিষয়ে আলোচনা কৰে। ইপিনে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাত হ'বলগীয়া এই কাৰ্যসূচীৰ পাছত অৰুণাচল প্ৰদেশ, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু দিল্লীতো ৰাজ্য চৰকাৰৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। 13 ছেপ্টেম্বৰত খানাপাৰাত হ'বলগীয়া কাৰ্যসূচীত ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি সম্বলিত এটা মুদ্ৰা প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। তদুপৰি অসম প্ৰকাশন পৰিষদে বিভিন্ন ভাষাত প্ৰকাশ কৰা ভূপেন হাজৰিকা বিষয়ক এখন গ্ৰন্থও সেই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সাংবাদিকৰ আগত কয়।
আজি 8 ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিন। আজিৰ দিনটো সমগ্ৰ ৰাষ্ট্ৰ আৰু অসমবাসীয়ে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100তম উপজা দিৱস অত্যন্ত শ্ৰদ্ধা সহকাৰে পালন কৰিছে। অহা 13 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে খানাপাৰা ভেটেনাৰী ফিল্ডত এখন সভাৰো আয়োজন কৰিছে। সেই সভাতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে এটা মুদ্ৰাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। অসম প্ৰকাশন পৰিষদে ভাৰতৰ বিভিন্ন ভাষাত প্ৰস্তুত কৰা ভূপেন হাজৰিকা ডাঙৰীয়াৰ গ্ৰন্থখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 13 ছেপ্টেম্বৰৰ পৰৱৰ্তী সময়ছোৱাত অৰুণাচল, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু নতুন দিল্লীতো আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিম। পুনৰ এবাৰ ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ শ্ৰদ্ধা আৰু অযুত কৃতজ্ঞতা নিবেদন কৰিছো।
কিংবদন্তী শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বাজেটত কৰা ঘোষণা অনুসৰি কালি ৰাজ্যখনৰ আদৰ্শ বিদ্যালয়সমূহত সংগীতৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিকৰণ আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তামিলনাডুৰ প্ৰখ্যাত সংগীতজ্ঞ ডঃ ৰমেশ বিনায়কমে উদ্ভাৱন কৰা গামাক্কা বক্সৰ সহায়ত 57খন আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভূপেন হাজৰিকাৰ গীতৰ লগতে অন্যান্য সংগীতৰ পাঠদান কৰোৱা হ'ব। কালি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আঁচনিখন শুভাৰম্ভ কৰি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বাজেট ঘোষণা অনুসৰি 2025 বৰ্ষত মুক্তি লাভ কৰা পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰসমূহৰ প্ৰতিখনৰে প্ৰযোজকসকললৈ 5 লাখকৈ টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ আঁচনিৰো কালি শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত মন্ত্ৰীগৰাকীয়ে অসমীয়া, বড়ো, সিংফু আদি ভাষাৰ 19খন ছবি প্ৰযোজকক 5 লাখকৈ টকাৰ চেক প্ৰদান কৰে। তেওঁ সুধাকণ্ঠৰ জন্মদিন উপলক্ষে শুভাৰম্ভ কৰা 2খন আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়। এই অনুষ্ঠানৰ পাছতে ডঃ ভূপেন হাজৰিকাই 1961চনতে নিৰ্মাণ কৰা শকুন্তলা ছবিখন প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, গুৱাহাটী IIT-ৰ সঞ্চালক দেৱেন্দ্ৰ জালালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কোৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেশৰ 65গৰাকী উপৰাষ্ট্ৰপতিৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হ'ব। NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণন আৰু আই এন ডি আই মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্ৰতিনিধিত্বৰ আধাৰত উপ ৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 542 আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 239। এই অনুসৰি দুয়োখন সদনৰ মুঠ 781 সদস্যৰ ভিতৰত 391 ভোট লাভ কৰা প্ৰাৰ্থীগৰাকী উপ ৰাষ্ট্ৰপতি হিচাপে বিজয়ী হ'ব। উল্লেখযোগ্য যে পূৰ্বৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ বাবে এই নিৰ্বাচনৰ প্ৰয়োজন হৈছে। আসন্ন বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। একেদৰে জিলা প্ৰশাসনসমূহেও নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত ৰাখিছে। ওদালগুৰি জিলাৰ নোনাই চেৰফাং সমষ্টিৰ অন্তৰ্গত ৰাজাগড় নালাপাৰাত কালি বিজেপিৰ প্ৰাৰ্থী সঞ্জীৱ তাঁতিৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰচাৰ চলায়। তেওঁ জনসাধাৰণক কোনো অপপ্ৰচাৰ বা উৰাবাতৰিত পতিয়ন নগৈ যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ আহান জনায়। বিটিআৰৰ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে এখন শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী বিটিআৰ গঢ়াৰ বাবে বিজেপি প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। চিৰাং জিলাৰ চিৰাংদুৱাৰ সমষ্টিত কালি ইউ পি পি এলৰ প্ৰাৰ্থী খাম্পা বৰগোহাঁইৰ সমৰ্থনত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। জনসভাত অংশ লৈ বড়োৱে ইউ পি পি এলৰ নেতৃত্বত বি টি চিত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন হৈছে বুলি উল্লেখ কৰে। নিৰ্বাচনী সভাখনত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মইও ভাষণ দিয়ে। জিলাখনত বিভিন্ন দলে নিৰ্বাচনী সমিতিৰ কাৰ্যালয় মুকলি কৰিছে। কালি জিলাখনত 599 লোকে বি পি এফ দলত যোগ দিয়ে। চিৰাং জিলাত নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰস্তুতি সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বি টি চিৰ সাধাৰণ পৰিষদীয় নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ মুঠ 7টা সমষ্টিতে ৰাজনৈতিক দলসমূহে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এইবেলি 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিপৰীতে বৰ্তমান ইউ পি পি এল দলৰ নেতা খাম্ভা বৰগীয়াৰী উক্ত সমষ্টিত প্ৰতিদ্বন্দ্বিত আগবঢ়া পৰিলক্ষিত হৈছে। জিলাখনৰ 3টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পৰ্ব কাজলগাঁও স্থিত উপেন ব্ৰহ্ম মহাবিদ্যালয়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে 4টা পৰিষদীয় সমষ্টিৰ ফলাফল তথা ভোটগণনা হ'ব বিজনী মহাবিদ্যালয়ত। ইতিমধ্যে বিজনী মহকুমা প্ৰশাসনে তেওঁলোকৰ ভোটদান বা ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়াসকলৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বিপৰীতে কাজলগাঁওতো নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।
বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চলিকাণ্ডাত কালি বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী দিগন্ত গয়াৰীৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ নিজৰ ভাষণত বি পি এফ শাসনলৈ আহিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে পদক্ষেপ ল'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। তামোলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কালি জিলাখনৰ বৰনগৰস্থিত তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থীসকলক নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহান জনায়। ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষানীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ 62খন নিম্ন প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 4দিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। নিজৰ ভাষণত মন্ত্ৰী ডঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্মোচন কৰিব বুলি মন্তব্য কৰে। অসম আৰক্ষীয়ে কালি এটা নিৰ্দেশৰ জৰিয়তে 239 উপ পৰিদৰ্শকক বিভিন্ন স্থানলৈ বদলি কৰিছে। ইয়াৰে 18 উপ পৰিদৰ্শক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া পৌৰসভাৰ ৱাৰ্ড সদস্য, পঞ্চায়ত প্ৰতিনিধি আৰু অৰুণোদয় বাছনি সমিতিৰ 3জনীয়া সদস্যৰ সৈতে এখন বৈঠকত অংশ লয়। এই বৈঠকত যোগ্য বিবেচিত প্ৰতিগৰাকী লোকে যাতে অৰুণোদয় লাভ কৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে নিজৰ দায়িত্ব পালন কৰিবলৈ বিধায়কগৰাকীয়ে আহান জনায়। আবুধাবিত আজি আৰম্ভ হ'বলগীয়া এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত পাকিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত খেলখন আৰম্ভ হ'ব। 28 ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুঠ 8টা দলে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। 2016 চনৰ পৰা এদিনীয়া আৰু টি টুৱেণ্টি ফৰ্মেটত পৰ্যায়ক্ৰমে খেলোৱা প্ৰতিযোগিতাখনত এইবাৰ টি টুৱেণ্টি ফৰ্মেটত খেলোৱা হ'ব। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। অবিভক্ত শিৱসাগৰ জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল চন্দ্ৰ শৰ্মাই দেৰগাঁৱত স্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটী আৰু দিল্লীত উচ্চ শিক্ষা লাভ কৰে আৰু ভাৰতীয় প্ৰশাসনীয় সেৱালৈ নিৰ্বাচিত হয়। অসম চৰকাৰৰ বিভিন্ন পদত সুখ্যাতিৰে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 2006 চনৰ পৰা 2010 চনলৈ ৰাজ্যৰ মুখ্য সচিবৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি।
লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্ব মানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সুধা কণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অহা 13 ছেপ্টেম্বৰত সৌষ্ঠৱ বৃদ্ধি কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্টজত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্টজত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্টজত লামডিং, 100.6 মেগাহাৰ্টজত বকলীয়া আৰু 102.1 মেগাহাৰ্টজত সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া আহক চিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভণিৰ বাতৰিটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। ৰাজ্যপালৰ উপস্থিতিত কালি ৰাজ্য চৰকাৰৰ উদ্যোগত বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক ন্যাসে কালি 100খন পতাকা উত্তোলন কৰি মহান মনীষীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱালৰ লগতে দেশৰ বহু গণ্যমান্য ব্যক্তিয়ে সুধাকণ্ঠক জন্ম শতবৰ্ষত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, আমাৰ অসমকে ধৰি প্ৰতিখন কাকততে আলোকচিত্ৰসহ সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বাতৰি পৰিৱেশন কৰা হৈছে। ইফালে নেপালত সামাজিক মাধ্যমৰ নিষেধাজ্ঞা বিৰোধী প্ৰতিবাদৰ কালি 20জনৰ মৃত্যু হয় আৰু আন 300তকৈও অধিক লোক আহত হয়। এই বাতৰিটোৱেও প্ৰতিখন দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। আজি দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সবিশেষ তথ্য সামৰি দি আছাম ট্ৰিবিউন কাকতে এটা তথ্যভিত্তিক প্ৰতিবেদন যুগুত কৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে দিয়া আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ডক নিৰ্বাচনী বিষয়াসকলে দ্বাদশ নথি হিচাপে গণ্য কৰিব লাগিব। দ্য টাইমছ অফ ইণ্ডিয়া আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অৰুণাচল প্ৰদেশ, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু দিল্লীতো ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা অনুসৰি আদৰ্শ বিদ্যালয়সমূহত সংগীতৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিকৰণৰ আঁচনিৰ শুভাৰম্ভ। দেশৰ 55গৰাকী উপৰাষ্ট্ৰপতি বাছনিৰ বাবে আজি নিৰ্বাচন। বিটিচি নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ অব্যাহত। আৰু আবুধাবিত আজি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আফগানিস্তান হংকঙৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তিক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।